এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। নেপালত যোৱা বুধবাৰৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 108 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে পূৰ্বে সন্ধানহীন হৈ থকা প্ৰায় 50 ভাৰতীয় লোকৰ সৈতে যোগাযোগ কৰিব পৰা গৈছে। মন্ত্ৰালয়ে উল্লেখ কৰা মতে এতিয়াও 275 ভাৰতীয় লোক সন্ধানহীন হৈ থকাৰ লগতে প্ৰায় 128 প্ৰৱাসী ভাৰতীয়ৰ কোনো সন্ধান পোৱা হোৱা নাই। ইপিনে নেপালৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 675লৈ বৃদ্ধি পাইছে। বৰষুণ আৰু পুনৰ বানৰ আশংকাৰ মাজতে উদ্ধাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বানৰ ফলত কমেও 320 বিদেশী নাগৰিকৰ লগতে প্ৰায় 2400 লোক সন্ধানহীন হৈ আছে। এতিয়ালৈকে 261 বিদেশী পৰ্যটককে ধৰি 4400ৰো অধিক লোকক উদ্ধাৰ আৰু স্থানান্তৰ কৰা হৈছে। নেপাল আৰক্ষীয়ে জনোৱা মতে 8 জিলাৰ পৰা 675টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত চিটৱান, নাভালপাৰাচী পূব আৰু নাভালপাৰাচী পশ্চিম জিলাত সৰ্বাধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাছোৱা জিলা কৰ্তৃপক্ষই জনোৱা মতে বৰষুণ আৰু কুঁৱলীৰ বাবে সাময়িকভাৱে বন্ধ ৰখা উদ্ধাৰ আৰু সাহায্য অভিযান কালি পুনৰ আৰম্ভ হৈছে। চীনৰ ফালে থকা সীমান্তত 7 লোকৰ মৃত্যু হোৱাৰ লগতে 550ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি চীনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইপিনে পুনৰ বৰষুণে পৰিস্থিতি জটিল কৰি তুলিছে। ক্ৰমশঃ প্ৰতিকূল হবলৈ ধৰা বতৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিৰ ফলত বানত বেয়াকৈ প্ৰভাৱিত কোনো কোনো অঞ্চলত উদ্ধাৰ অভিযান চলোৱাত অসুবিধা হোৱাৰ আশংকাই দেখা দিছে। অসমৰ জাতি জনগোষ্ঠীৰ ঐতিহ্যক সন্মান কৰা তথা বৈচিত্ৰক আদৰ আৰু ঐক্যক অক্তিয়ালি কৰাই চৰকাৰৰ সংকল্প বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ গৰুধৰীয়াত তিনিদিনীয়াকৈ অনুষ্ঠিত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ 15 কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ শ্ৰীসোণোৱালে কালি এইদৰে কয়। মটক জনগোষ্ঠীয় গৌৰৱময় ইতিহাস আৰু সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাই নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। এই অনুষ্ঠানতে কালি শদিয়াৰ বিধায়ক বলিন চেতিয়াক মটক জনগোষ্ঠীৰ বীৰ পুৰুষ মতা টুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক যুৱ ছাত্ৰ পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ কয় যে ৰাজ্যৰ অধিকাংশ লোক এই বীৰ পুৰুষগৰাকীৰ বিষয়ে জ্ঞাত নহয়। মতা টুকুৰা বৰুৱাৰ নামত বঁটা প্ৰদানে তেওঁৰ বীৰত্ব আৰু কৰ্মৰাজিৰ বিষয়ে জনাৰ প্ৰতি মানুহক আগ্ৰহী কৰিব বুলি তেওঁ উল্লেখ কৰে।
যুৱ ছাত্ৰ পৰিষদে এই কাৰ্যসূচীৰ যোগেদি এটা উত্তম পদক্ষেপ হাতত লৈছে। বীৰ পুৰুষ মতা টুকুৰা এই মহান বীৰগৰাকীৰ সন্দৰ্ভত অসমৰ অধিকাংশ মানুহৰে তেখেতৰ বিষয়ে জ্ঞাত নহয় আৰু তেখেতে সৰ্বানন্দ সিংহ যেতিয়া মটকৰ ৰজা আছিল সেই সময়ত তেখেতৰ ভূমিকা কি আছিল, কেনেধৰণে ৰণক্ষেত্ৰত বীৰত্ব প্ৰদান কৰিছিল, কেনেধৰণে নিজৰ অধীনত থকা সৈন্য বাহিনীক একত্ৰিত কৰিছিল আৰু আত্মবিশ্বাস জগাই তুলিছিল তেখেতৰ বীৰত্বৰ কৰ্মৰাজিয়ে, এই কথাবিলাক বৰ্তমান সময়ত থকা আমাৰ উঠি অহা প্ৰজন্মই জনাটো একান্তই দৰকাৰ। কাৰণ অসমৰ বুকুত মটক জনগোষ্ঠীক মানুহে জানে, অত্যন্ত পৰাক্ৰমী জনগোষ্ঠী অসমৰ বুকুত। অসমীয়া জাতিক যদি কোনোবা জনগোষ্ঠীয়ে অত্যন্ত আত্মবিশ্বাস প্ৰদান কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, সেই জনগোষ্ঠীটো হৈছে মটক জনগোষ্ঠী।
অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডঃ নিৰ্মল চাহিৱালক সুশীল গগৈ স্মাৰক সাহিত্য বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকী যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰকলা, কৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ পিছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।